এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম দেশৰ দ্ৰুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দাবী, অনুকম্পামূলক নিযুক্তিৰ আবেদনসমূহ ছমাহৰ ভিতৰত বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক নিৰ্দেশ, ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি, যাতায়াত ব্যৱস্থাক ৰূপান্তৰৰ নতুন গতিৰে সমৃদ্ধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ তিনিটা উন্নত পথ কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত যোৱা নিশা পঞ্জাৱ কিংছৰ হাতত চেন্নাই ছুপাৰ কিংছ 18 ৰাণত পৰাস্ত। অসম দেশৰ দ্ৰুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। 2024-25 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ স্থিৰ মূল্যত 7.94% হৈছে বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰিসংখ্যাই অসমৰ উন্নয়নক নতুন গতি দিবলৈ সমৰ্থ হ'ব। ৰাজ্যখনৰ বিনিয়োগকাৰী সমৰ্থন নীতি, আন্তঃগাঁথনি উন্নয়ন, প্ৰতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বিনিয়োগে এই বৃদ্ধিৰ কাৰণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে মূলধনী ব্যয়ৰ ক্ষেত্ৰত অসমে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। তথ্য অনুসৰি ৰাজ্যখনৰ মূলধনী ব্যয় 2015-16 চনত 2,951 কোটি টকাৰ পৰা 2024-25 বিত্তীয় বৰ্ষত আনুমানিক 24,964 কোটি টকালৈ বৃদ্ধি পাইছে। মূলধনী বিনিয়োগত সৰ্বাধিক গুৰুত্ব দিয়াৰ ফলতে ৰাজ্যখনৰ বিকাশৰ গতি ক্ষীপ্ৰ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যত 25,000 অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে ছমাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ 18 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে এখন জাননীযোগে এই নিৰ্দেশ বন্ধ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা 56টা গোচৰ সন্দৰ্ভত ন্যায়াধীশ মাইকেল জোখান খামৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত ৰায় প্ৰদান কৰে। এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ এগৰাকী অধিবক্তা এইদৰে কয়,
2024 তাৰিখে অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে এখন অফিচ মেমৰেণ্ডাম জাৰি কৰিছিল আৰু সেই অফিচ মেমৰেণ্ডামটোত কম্পেচনেট এপইণ্টমেণ্ট কমপ্লিট নোহোৱা কৰি দিছিল। সেই অফিচ মেমৰেণ্ডামৰ এগেইনষ্টত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও লেখ আবেদন কৰিছিলোঁ। এই লেখ আবেদনবিলাক আদালতত শুনানিৰ পিছত আমাক লিমিটেড কেয়াৰ যিটো সেইটো এলাউ কৰিছে যে যিটো অফিচ মেমৰেণ্ডাম 18-9-2024 তাৰিখে জাৰি কৰিছিল সেই অফিচ মেমৰেণ্ডামটো 1-4-2017ৰ আগৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কোৰ্টে ৰায় দিছে।
ন্যায়ালয়ে 2017 চনৰ পূৰ্বে মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰী সন্তান নাইবা আত্মীয়ক যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। এই নিযুক্তিৰ বাবে ছমাহৰ সময়সীমা বান্ধি দিয়া হৈছে। একেদৰে অনুকম্পামূলক আবেদন বিবেচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত আবেদনকাৰীক অৱগত কৰিবলৈও ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিয়ে। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহেও নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱা চিতা কৰিছে। ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে দলীয় কাম কাজ চলাই আছে। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষ আৰু নিৰ্বাচনী আচৰণ বিধি নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ এটা প্ৰশিক্ষণ কালি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়াসকলক বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। জিলাখনত কালি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন হয়। কামৰূপ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। জিলা প্ৰশাসনে মনোনয়ন প্ৰক্ৰিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত 38 গৰাকী আৰু ৰঙিয়া সমজিলাত 4 গৰাকী বিষয়া নিয়োগ কৰিছে। কাছাৰ জিলাত বিজেপিয়ে 138খন আঞ্চলিক পঞ্চায়ত আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আজি আঞ্চলিক পঞ্চায়তৰ বাকী থকা আসনসমূহৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব। জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা আশী দাস।
পঞ্চায়ত নির্বাচনক কেন্দ্র করে কাছাড়ত বিভিন্ন দলের মাজত তৎপরতা বৃদ্ধি পাইছে। ইফেলে প্রার্থী বাছনি সন্দর্ভত বিজেপি আর কংগ্রেস দলের মাজত বৈঠক অনুষ্ঠিত হয়েছে। কাছাড় বিজেপিয়ে 138 আঞ্চলিক পঞ্চায়েত আসনের প্রার্থীর নাম কিন্তু ইতিমধ্যে ঘোষণা করেছে আর আজি আঞ্চলিক পঞ্চায়েতত বাকি থাকা আসন সমূহের প্রার্থীর নাম ঘোষণা করা হব। বৃহস্পতিবার ভিতর দিসপুরের জেলা পরিষদের প্রার্থীর তালিকাও প্রকাশ করা হব বলে জানব পারিছো। ইপিনে কিছুদিন পূর্বে বিজেপির 23 জেলা পরিষদ আসনের প্রার্থী প্যানেল প্রস্তুত করে দিসপুর প্রদেশ বিজেপি প্রেরণ করা হয়েছিল। প্রদেশ বিজেপি কমিটিয়ে তালিকাখন পরীক্ষা করে কাছাড়ের প্রার্থীর নাম ঘোষণা করব। অবশ্যই এখনো আসনের প্রার্থীর তালিকা এতিয়াও ঘোষণা করা নাই কংগ্রেস দলে। জেলা পরিষদের আসনের প্রার্থী বাছনি প্রক্রিয়া সম্পূর্ণ নোহার ফলত তালিকা প্রকাশ করবা নাই কংগ্রেস দলে। ইফালে পঞ্চায়েত নির্বাচনের শান্তিপূর্ণ আর শৃঙ্খলাবদ্ধ মনোনয়ন প্রক্রিয়া সুনিশ্চিত করার কাছাড় জেলা প্রশাসনে পদক্ষেপ গ্রহণ করেছে। কাছাড় জেলা দণ্ডাধীশ মৃদুল যাদবে ভারতীয় রাষ্ট্রীয় নিরাপত্তা সংহিতা 2023 ধারা আরোপ করে সমগ্র জেলাখনতে এক বিস্তৃত নিষেধাজ্ঞা আদেশ জারি করেছে। এই আদেশের জড়িয়ে জেলা দণ্ডাধীশে পূর্ব অনুমতি অবিহনে মনোনয়ন কেন্দ্রের ভিতর আর আশেপাশে 5 বা তাতকৈ অধিক লোকক অবৈধভাবে একত্রিত করা কঠোরভাবে নিষেধাজ্ঞা আরোপ করেছে।
মাজুলী জেলার দক্ষিণপাট সত্রর অতিথিগৃহত কালি বৈদেশিক পরিক্রমা দপ্তরের রাজ্যমন্ত্রী পবিত্র মার্ঘেরিটার উপস্থিতিত জেলাখনের বিজেপি কর্মকর্তাসকলের মাজত পঞ্চায়েত নির্বাচন সন্দর্ভত এখন গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলের সাংগঠনিক ভেটি সুদৃঢ় করা সন্দর্ভত আলোচনা করা হয়। গোয়ালপাড়া জেলার বিজেপি কার্যালয়ত কালি বনমন্ত্রী চন্দ্রমোহন পাটোয়ারীর উপস্থিতিত পঞ্চায়েত নির্বাচনক লৈ অগব বিজেপি মিত্রজোটর এখন বৈঠক অনুষ্ঠিত হয়। আসন বুঝাবুঝির ক্ষেত্রে মন্ত্রী পাটোয়ারীয়ে জেলাখনের পূব গোয়ালপাড়া আর জলেশ্বর সমষ্টিত আলোচনার মাধ্যমে দুটা দলরে প্রার্থী দিয়া হব বলে উল্লেখ করে। সমষ্টি দুটার জেলা পরিষদের 8 আসনের ভিতর অগবয় 6 আর বিজেপিয়ে 2 প্রার্থী দিব বলে প্রকাশ করে। 12 এপ্রিলত এই নির্বাচনের মনোনয়ন পত্রসমূহ পরীক্ষা করা হব। 17 এপ্রিল মনোনয়ন পত্র প্রত্যাহারের অন্তিম দিন, সেইদিনাই চূড়ান্ত প্রার্থী তালিকাও প্রকাশ করা হব। রাজ্যখনের যাতায়াত ব্যবস্থাক রূপান্তরের নতুন গতিতে সমৃদ্ধ করবলে সরকারে 3টা উন্নত করিডর নির্মাণের পরিকল্পনা করেছে। এই করিডর কেটা হয়েছে শ্রীরামপুর গুয়াহাটী, গুয়াহাটী শিলচর আর গুয়াহাটী ডিব্রুগড়। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় সামাজিক মাধ্যমযোগে এই কথা প্রকাশ করে। তেওঁ কয় যে রাজ্যের 2 গুরুত্বপূর্ণ শহর শিলচর আর ডিব্রুগড়ের 6 ঘণ্টার ভিতর গুয়াহাটীলৈ যাত্রা করবরাক পথ আন্তঃগাঁথনি উন্নয়নের পরিকল্পনা করা হয়েছে। ইতিমধ্যে গুয়াহাটী ডিব্রুগড় করিডরের প্রারম্ভিক পর্যায়ের কাম আরম্ভ হয়েছে বলে মুখ্যমন্ত্রীগুলো জানিবলৈ দিয়ে। কয় যে বরাপানী হয়ে গুয়াহাটী শিলচর করিডরের কামও শীঘ্রে আরম্ভ হব। অসমীয়ার বাপতি হাহন রঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকি থকা অবস্থাত রাজ্যের প্রান্তে প্রান্তে উলহ মালহর পরিবেশে বিরাজ করেছে। পঞ্চায়েত নির্বাচনের প্রস্তুতির মাজতে অসমবাসীয়ে উৎসাহ উদ্দীপনা বজায় রাখি বিহু পালন করবলৈ সাজু হয়েছে। ডিব্রুগড় জেলার কানৈ মহাবিদ্যালয়, মনোহারী দেবী কানৈ মহিলা মহাবিদ্যালয় আর হনুমানবক্স সুরজমল কানৈ বাণিজ্য মহাবিদ্যালয়ের ছাত্র একতা সভা আর আসু গোটর উদ্যোগত কালি বিহু আখড়া আর রঙালী বিহু আদরণী অনুষ্ঠানের আয়োজন করা হয়। অনুষ্ঠানত ছাত্রছাত্রীসকলে 3 মহাবিদ্যালয়ের অধ্যক্ষক ফুলাম গামোছা, চেলেং চাদর, জাপি আর সম্বর্ধনা পত্রে আদরণি জানায়। অধ্যক্ষ কেগড়ীয়ে অসমীয়া জাতীয় জীবনত রঙালী বিহুর পরম্পরা তথা গুরুত্ব রক্ষার সকলকে নিজের দায়িত্ব পালন করবলে আহ্বান জানায়। ডিব্রু মহাবিদ্যালয়ত কালি ছাত্রছাত্রীসকলের মাজত বহাগী বিপণী শীর্ষক একটা কার্যসূচীর আয়োজন করা হয়। তিনিচুকীয়া জেলাত অসম রাজ্যিক গ্রামীণ জীবিকা অভিযানের অধীনত আজিরেপরা থানা চারিআলি ডাকবাংলা চৌহদত অসমী বহাগী মেলার আয়োজন করা হয়েছে। এই মেলায় ভালেসংখ্যক আত্মসহায়ক গোটর মহিলায় থলভাবে উৎপাদিত তথা নিজে প্রস্তুত করা সামগ্রী বিক্রির ব্যবস্থা করেছে। রাজ্যের হস্ততাঁত আর বস্ত্রশিল্প বিভাগে কালি ফাঁসী বাজারত অভিযান চলাই 650 যন্ত্রচালিত শালত বোয়া গামোছা জব্দ করে। চীনের প্রস্তাবিত মেডগো বান প্রকল্প আর উত্তর পূর্বাঞ্চলত এই বান্ধর ফলত হবপরা বিপর্যয় সন্দর্ভত বিশেষজ্ঞসকলে গভীর উদ্বেগ প্রকাশ করেছে। বিশেষজ্ঞসকলে এই ক্ষেত্রত ভারত সরকারের দীর্ঘমেয়াদী সক্রিয় সঁহারি আর বিজ্ঞানসম্মত কূটনীতি গ্রহণ করার পোষকতা করেছে। উত্তর পূব ভারতের বুদ্ধিজীবীসকলের অনুষ্ঠান এশিয়ান কনফারেন্সে কালি গুয়াহাটীত আয়োজন করা উপ হিমালয় খণ্ডত জলসুরক্ষা, পারিবেশিক অখণ্ডতা আর দুর্যোগ প্রতিরোধ ব্যবস্থা সুনিশ্চিত করা শীর্ষক এখন দিনজোড়া আলোচনাচক্রত ভাগ লৈ বিভিন্ন ক্ষেত্রের বুদ্ধিজীবীসকলে এই বান্ধর ফলত উত্তর পূর্বাঞ্চলত হবপরা বিধ্বংসী প্রভাবের সম্ভাবনীয়তাত আলোকপাত করে। অনুষ্ঠানত লেখক তথা তিব্বত বিশেষজ্ঞ ক্লোড আরপিয়ে কয় যে চীনে মেডগো প্রদেশত বান্ধ নির্মাণের জড়িয়ে শক্তি উৎপাদনের ক্ষেত্র বিশেষ স্থান দখল করব বিচরাই নহয়, বরং ইয়ার জড়িয়ে চীন আর অরুণাচল ইয়ারলং সাংপো হিসাবে পরিচিত ব্রহ্মপুত্রর পানি বিভিন্ন সুরঙ্গের জড়িয়ে ইয়েলো নদীলৈ বুয়াই নিয়ার পরিকল্পনা করেছে। অৰুণাচল প্ৰদেশৰ লোকসভাৰ সদস্য তাপিৰ গাঁৱে আলোচনা চক্ৰত অংশলৈ কয় যে চীনে এই বান্ধৰ জৰিয়তে ভাৰত তথা হিমালয়ৰ পাদদেশৰ দেশসমূহৰ বাবে এটা জলবোমা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। চীনৰ সৈতে কোনো ধৰণৰ জলচুক্তি সম্পন্ন হোৱা নাই বুলি উল্লেখ কৰি পূব অৰুণাচলৰ সাংসদগৰাকীয়ে এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰি ইয়াৰ ফলত হ'ব পৰা পাৰিৱেশিক প্ৰভাৱসমূহৰ বিষয়ে অৱগত কৰিব লাগে বুলি মন্তব্য কৰে। টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আৰু আহোম জনজাতীয় গণমঞ্চ শিৱসাগৰ জিলা সমিতিৰ সহযোগত জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত 10-দিনীয়া টাই আহোম নৃত্য গীতৰ কৰ্মশালাৰ কালি সামৰণি পৰে। ৰাজ্যৰ মুঠ 10খন জিলাত যোৱা 30 মাৰ্চৰ পৰা এনে কৰ্মশালাৰ আয়োজন কৰা হৈছিল। প্ৰতিখন জিলাতে 50গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশ লয়। কৰ্মশালাত অংশগ্ৰহণকাৰী নৃত্যশিল্পীসকলৰ নিৰ্বাচিত দলে পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত হ'বলগীয়া টাই আহোম নৃত্য গীতৰ কাৰ্যসূচীত ভাগ ল'ব বুলি টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে প্ৰকাশ কৰিছে।
আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ উদ্যোগত অসমৰ 10খন জিলাত এই ধৰণৰ টাই নৃত্যৰ গীতৰ আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ 50জনকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই নৃত্যশিল্পীসকলক আমি লগত লৈ খুব কম সময়ৰ ভিতৰত আমি গুৱাহাটীত এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিম আৰু তাৰ পৰা আমি 15জনীয়া দল এটা আমি নিৰ্বাচিত কৰি চীনলৈ আমাৰ এটা কালচাৰেল এক্সেঞ্জৰ সজাতি দল যোৱাৰ কথা আছে। অসমৰ পৰা 50জনীয়া দল থাকিব, তাত আমাৰ নৃত্যশিল্পী তেওঁলোকৰ 15জনীয়া এটা দলো আমাৰ লগত যাব আৰু তাৰপিছত যে আমাৰ 800বছৰীয়া চাউলুং চুকাফা দিৱস হ'ব 2028 চনত, তেতিয়া আমি দিল্লীত এটা প্ৰায় 10,000 এই ধৰণৰ আমি নৃত্যশিল্পীক লগত লৈ আমি এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিম অসম চৰকাৰ সহযোগত। আৰু আমাৰ যিসকল এতিয়া নৃত্যশিল্পীয়ে 50গৰাকী প্ৰত্যেক জিলাতে শিকি আছে তেওঁলোকক আমি অহা দিনবিলাকত আৰু অলপ ট্ৰেইনিং দিয়াই উপযুক্ত প্ৰশিক্ষণে প্ৰশিক্ষিত কৰি খুব কম সময়ৰ ভিতৰত তেওঁলোকে গাঁৱে গাঁৱে যাতে এই ধৰণৰ কেম্প অনুষ্ঠিত কৰিব পাৰে, শিবিৰ অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এই চেগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটাই অসম জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বহুখিনি কৰিছে আৰু বহুখিনি কৰিবলগীয়াও আছে, সেইখিনি পৰ্যায়ক্ৰমে তেওঁ প্ৰণালীবদ্ধভাৱে গোটেই কামখিনি কৰি আছে।
টাই আহোম যুৱ পৰিষদে 2013 চনৰ পৰা প্ৰদান কৰি অহা বীৰাংগনা মূলাগাভৰু বঁটা এইবাৰ মৰাণৰ বিশিষ্ট সমাজ সংগঠক অঞ্জলি মোহন চেতিয়ালৈ আগবঢ়োৱা হৈছে। কালি টাই আহোম যুৱ পৰিষদে এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 18 ৰাণত পৰাস্ত কৰে। ইপিনে ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত কালি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে কলকাতা নাইট ৰাইডাৰ্ছক 4 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰোপ কৰা উচ্চ নিৰীখৰ প্ৰতিশুল্কত যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত বাণিজ্য যুদ্ধ তুংগত উঠিছে। ট্ৰাম্পৰ 104% পৰ্যন্ত প্ৰতিশুল্ক ভাবুকিৰ পিছত দুয়ো দেশৰ মাজত সংঘাত অধিক বৃদ্ধি পাইছে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে আজি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। ক্ৰিকেটৰ মহাতাৰকা শচীন তেণ্ডুলকাৰে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য দৰ্শন কৰিবলৈ দেশ বিদেশৰ পৰ্যটকসকলক আহান জনাইছে। বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰি বন ৰজাৰ লগতে বিভিন্ন বন্যজীৱ স্বচক্ষে প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ। ক্ৰিকেটাৰগৰাকীয়ে জীপ ছাফাৰীৰ সময়ত কাজিৰঙাৰ সৌন্দৰ্য মোবাইলৰ কেমেৰাত আবদ্ধ কৰা এখন বিশেষ আলোকচিত্ৰসহ এই বাতৰিটো নিয়মীয়া বাৰ্তা অসমীয়া খবৰ, দ্য টাইমছ অৱ ইণ্ডিয়াকে ধৰি প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত কোকৰাঝাৰ জিলাৰ দেৱীতোলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাক মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা বাতৰিটো আন কাকতসমূহৰ লগতে দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি আবকাৰী বিভাগে এখন ৰাজপত্ৰযোগে গুৱাহাটীত নিশা 11 বজালৈকে সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰাৰ লগতে সুৰা বিপণী সম্পৰ্কীয় নীতি নিয়ম আৰু দামৰ সাল সলনি কৰা বাতৰিটোক আমাৰ অসম, দি চেণ্টিনেলৰ লগতে ভিন ভিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম বিদ্যালয় শিক্ষা পৰিষদে শীঘ্ৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে মে মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। কালি এপছুৰ এটা প্ৰতিনিধি দলেৰে আলোচনাত মিলিত হৈ বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে এই কথা সদৰি কৰে। দৈনিক অগ্ৰদূত আৰু দৈনিক জনমভূমি কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম দেশৰ দ্ৰুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী। অনুকম্পামূলক নিযুক্তিৰ আবেদনসমূহ ছমাহৰ ভিতৰত বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি। যাতায়াত ব্যৱস্থাক ৰূপান্তৰৰ নতুন গতিৰে সমৃদ্ধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ তিনিটা উন্নত পথ কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত যোৱা নিশা পঞ্জাৱ কিংছৰ হাতত চেন্নাই ছুপাৰ কিংছ 18 ৰাণত পৰাজিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।